Jaja, akah wani. Bapak Ibu Hasil, Masa Desa Kebudie. Itu apa yang betul kamu hol? Lokasi yang ibas selera 540 kan akan ada ke kan ada falafel kuhana kura hose. Yang orang kaya biji penyetir tadi NDI mitra gitu, bahwa biar nanti kan akan laf kuise. Akan masa dari lokasi yang kamu sebutor, biji pun akan akan ada al NDI mitra dari agapoi, bahwa kita kamu sebut al UCCL, kokoja kamu sebut dari laf kuise. BJP ekor hasilnya dengan Orissa Vidhansabha Nirbasanat, atkhutta khon akan laf kui, ekor khonkha kuise ta arjan kuise. Aro, Nederlandi Zanika Dolasat Unusito, P20 Bishwakap Cricket Protiyogita ekhon khelot, Nepalok 6 wicketot porasto kore. Lokasinya adalah sebanyak 540 kon akan ada di kawasan falafel kuchen kura hose. Ia mengkhayal BJP netral dan NDI netral itu berkhayal lebih kon akan laf kuise. Anu, IMBI netral itu berkhayal tips kon akan laf kui di tiap tanah se. Orang nak kalle utara kon akan jadi hose. BJP akalle berkhayal list kon akan laf kui hanya kuista dalam tempoh itu nida hose. Telugu Desanya kulla atau JGA banyak kon akan hosta kata kuise. Kongresi Nayana Bukhon akan lakukan di Polite, Samajwadi Parti Haratiskan, Trinamool Kongresi Untriskan, DMK Baiskan, Sitsana Uddhav Thakre Nakhon, NCP Sharad Yadav Atkhon, Sitsana Shinde Hatkhon, Lok Janashakti Parti Ramvilas Paskhon, RJD Aro CPRM Sarikhan Koi, Anandha Parti Aro Indian Union Muslim League, Tinkhan Koi Tatha JDS Jansena CPI, CPIM L, BCK আৰু National Conference দুখন প্ৰাখন লাভ কৰিছে। এইবাৰ লোকসভা নিৰ্বাচনত জয়লাভ কৰা আখাইৰ প্ৰাৰ্থীসকলৰ ভিতৰত প্ৰধানমন্ত্ৰী তথা বিজেপি নেতা নৰেন্দ্ৰ মোদী বাৰাণসীৰ পৰা, কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহ গান্ধীনগৰৰ পৰা, ওম বিৰলা কোটাৰ পৰা, অৰ্জুন ৰাম মেঘৱাল বিকানেৰৰ পৰা, গজেন্দ্ৰ সিং শেখাৱত যোধপুৰৰ পৰা, সৰ্বানন্দ সোণোৱাল ডিব্ৰুগড়ৰ পৰা, জ্যোতিৰাদিত্য সিন্ধিয়া গুণাৰ পৰা, সমাজবাদী পাৰ্টীৰ নেত্ৰী ডিম্পল যাদৱ পুৰণপুৰীৰ পৰা, পশ্চিম সমষ্টিৰ পৰা কংগ্ৰেছৰ ৰাহুল গান্ধী, উত্তৰ প্ৰদেশৰ ৰায়বেৰেলী আৰু কেৰালাৰ বৰমুণ্ডাৰ পৰা আৰু আসানসোলৰ পৰা তৃণমূল কংগ্ৰেছৰ শত্ৰুঘ্ন সিন্হা অন্যতম। আনহাতে নিৰ্বাচনত পৰাজয় বৰণ কৰা উল্লেখযোগ্য প্ৰাৰ্থীসকলৰ ভিতৰত বিজেপি নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী অৰ্জুন মুণ্ডা, স্মৃতি ইৰাণী, এনচিপি নেতা ওমৰ আব্দুল্লাহ আৰু পিডিপি নেত্ৰী মেহবুবা মুফটি আছে। উত্তৰ প্ৰদেশৰ 80খন আসনৰ ভিতৰত সমাজবাদী পাৰ্টীয়ে 37খন আৰু বিজেপিয়ে 33খন আসন হস্তগত কৰিছে। কংগ্ৰেছে 6খন আৰু ৰাষ্ট্ৰীয় লোক দলে 2খন আসন লাভ কৰিছে। এ পি এ এল আৰু এ এছ পি কে আৰু আৰ এ 1খনকৈ আসন লাভ কৰিছে। এইবাৰ নিৰ্বাচনত বহুজন সমাজ পাৰ্টীৰ 1গৰাকী প্ৰাৰ্থীও জয়ী হোৱা নাই। একেদৰে বিহাৰত 40খন আসনৰ আটাইকেইখনৰ ফলাফল ঘোষণা কৰা হৈছে। বিজেপি আৰু জে ডি এ 12খনকৈ আসন, মহাৰাষ্ট্ৰত বিজেপিয়ে 48খন আসনৰ ভিতৰত 9খনত, কংগ্ৰেছে 13খনত, শিৱসেনা উদ্ধৱ গোটে 9খনত, এনচিপি শৰদ পাৱাৰ গোটে 8খনত, শিৱসেনা সিন্ধে গোটে 7খন আসন লাভ কৰিছে। মধ্যপ্ৰদেশত বিজেপিয়ে 29খন আসন হস্তগত কৰিবলৈ সমৰ্থ হৈছে। ছত্তীশগড়ত বিজেপিয়ে 10খন আৰু কংগ্ৰেছে 1খন আসন লাভ কৰিছে। ঝাৰখণ্ডত বিজেপিয়ে 14খন আসনৰ 8খনত, ঝাৰখণ্ড মুক্তি মৰ্চা 3খনত, কংগ্ৰেছে 2খনত আৰু এ জে এছ ইয়ে 1খনত জয়লাভ কৰিছে। পশ্চিমবংগত তৃণমূল কংগ্ৰেছে 29খন আসন হস্তগত কৰিবলৈ সমৰ্থ হৈছে। ৰাজ্যখনত বিজেপিয়ে 12খন আসন লাভ কৰিছে। জম্মু কাশ্মীৰত 5খন আসনৰ ভিতৰত বিজেপিয়ে নেচনেল কনফাৰেন্সে 2খনকৈ আসন লাভ কৰিছে। এখন আসনত নিৰ্দলীয় প্ৰাৰ্থী জয়ী হৈছে। হিমাচল প্ৰদেশৰ 4খন আসনতে বিজেপিয়ে জয়লাভ কৰিছে। উত্তৰাখণ্ডতে বিজেপিয়ে 5খন আসন লাভ কৰিবলৈ সমৰ্থ হৈছে। ৰাজস্থানৰ 25খন আসনৰ ভিতৰত বিজেপিয়ে 14খন, কংগ্ৰেছে 8খন আৰু চি পি আই এম, ৰাষ্ট্ৰীয় লোকতান্ত্ৰিক পাৰ্টী আৰু ভাৰত আদিবাসী পাৰ্টী 1খনকৈ আসন লাভ কৰিছে। গুজৰাটত বিজেপিয়ে 26খন আসনৰ ভিতৰত 25খনতে জয়লাভ কৰিছে। কংগ্ৰেছে 1খন আসন লাভ কৰিছে। অসমৰ চৈধ্যটা লোকসভা সমষ্টিৰ ভিতৰত বিজেপিয়ে 9খন আসনত আৰু এন ডি এ মিত্ৰজোঁটৰ অগপৰ বৰপেটা সমষ্টিত আৰু ইউ পি পি এলে কোকৰাঝাৰ সমষ্টিত জয়লাভ কৰিছে। ইয়াৰ বিপৰীতে কংগ্ৰেছে 3খন আসনত জয়ী হৈছে। ডিব্ৰুগড় সমষ্টিত বিজেপিৰ সৰ্বানন্দ সোণোৱালে বিৰোধী ঐক্যমঞ্চৰ সমৰ্থিত অসম জাতীয় পৰিষদৰ লোমাজ্যোতি গগৈৰ বিৰুদ্ধে 2,79,000 অধিক ভোটৰ ব্যৱধানত জয়লাভ কৰে। একেদৰে লক্ষীমপুৰ সমষ্টিত প্ৰদান বৰুৱাই কংগ্ৰেছৰ উদয়শংকৰ শইকীয়াক, কাজিৰঙাত কামাখ্যা প্ৰসাদ তাছাই কংগ্ৰেছৰ ৰজিয়ানা তিৰ্কীক, শিলচৰত প্ৰেমা শুক্লবৈদ্যই কংগ্ৰেছৰে সূৰ্যকান্ত চৰকাৰক, ডিফুত অমৰ সিং টিছৈ নিৰ্দলীয় প্ৰাৰ্থী জে আই কাথাৰক, গুৱাহাটীত বিজুলী কৰিতা মেধিৰ কংগ্ৰেছৰ মীৰা বৰঠাকুৰ গোস্বামীক, কৰিমগঞ্জত কৃপানাথ মাল্লাই কংগ্ৰেছৰ প্ৰাৰ্থী হাফিজ ৰচিদ আহমেদ চৌধুৰীক আৰু দৰং ওদালগুৰিত দিলীপ শইকীয়াই কংগ্ৰেছৰ মাধৱ ৰাজবংশীক পৰাস্ত কৰে। ইপিনে কংগ্ৰেছে ধুবুৰী, যোৰহাট আৰু নগাঁও সমষ্টিত জয়লাভ কৰিছে। ধুবুৰী সমষ্টিত কংগ্ৰেছৰ ৰকিবুল হুছেইনে নিকটতম প্ৰতিদ্বন্দ্বী এ আই ইউ ডি এফৰ বদৰুদ্দিন আজমলৰ বিৰুদ্ধে 10,12,000ৰো অধিক ভোটৰ ব্যৱধানত জয়লাভ কৰিছে। একেদৰে যোৰহাটত কংগ্ৰেছৰে গৌৰৱ গগৈ, নিকটতম প্ৰতিদ্বন্দ্বী বিজেপিৰ তপন গগৈ আৰু নগাঁও সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুত বৰদলৈয়ে বিজেপিৰ সুৰেশ বৰাক পৰাস্ত কৰিছে। আনহাতে কোকৰাঝাৰ সমষ্টিত ইউ পি পি এলৰ জয়ন্ত বসুমতাৰীয়ে বি পি এফৰ খামুখা বৰগৰাইৰ বিৰুদ্ধে 51,000ৰো অধিক ভোটত জয়লাভ কৰিছে। বিজেপিৰ ওড়িশাৰ 147জনৰ বিধানসভা নিৰ্বাচনৰ 78খন আসন দখল কৰি একক সংখ্যাগৰিষ্ঠতা লাভ কৰিছে। শাসন অধিষ্ঠিত বিজু জনতা দলে 51খন আসন লাভ কৰিছে। আনহাতে কংগ্ৰেছে 14খন আৰু চি পি আইএমে 1খন আসনত জয়ী হৈছে। নিৰ্দলীয় প্ৰাৰ্থীয়ে 3খন আসন পাইছে। দেশৰ বিভিন্ন ৰাজ্যৰ 25খন বিধানসভা আসনৰ বাবে অনুষ্ঠিত উপ নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হৈছে। এই আসনৰ 11খনত বিজেপিয়ে, কংগ্ৰেছে 7খনত, সমাজবাদী পাৰ্টী আৰু তৃণমূল কংগ্ৰেছে 2খনকৈ, চি পি আই এমে, জে এম এম আৰু বি পি এ 1খনকৈ আসন লাভ কৰিছে। বিজেপিয়ে গুজৰাটত 5খন আৰু হাৰিয়ানাত 1খন আসনত জয়লাভ কৰিছে। হিমাচল প্ৰদেশত বিজেপিয়ে 2খন আসন লাভ কৰাৰ বিপৰীতে কংগ্ৰেছে 4খন আসনত জয়ী হৈছে। বিহাৰৰ একমাত্ৰ আসনখন চি পি আই এমে লাভ কৰিছে। ঝাৰখণ্ডত মুক্তি মৰ্চাই 1খন আসন আৰু কৰ্ণাটকত কংগ্ৰেছে 1খন আসন দখল কৰিছে। ৰাজস্থানত ভাৰত আদিবাসী পাৰ্টীয়ে 1খন আসন লাভ কৰিছে। কংগ্ৰেছে তামিলনাডু আৰু তেলেংগানাত 1খনকৈ আসন দখল কৰিছে। উত্তৰ প্ৰদেশত বিজেপিয়ে 2খন আৰু ত্ৰিপুৰাত 1খন আসনত বিজয় সাব্যস্ত কৰিছে। আনহাতে সমাজবাদী পাৰ্টীয়ে উত্তৰ প্ৰদেশত 2খন আসন লাভ কৰাৰ লগতে তৃণমূল কংগ্ৰেছে পশ্চিমবংগত 2খন আসনত জয়লাভ কৰিছে। অন্ধ্ৰপ্ৰদেশৰ 175জনৰ বিধানসভা নিৰ্বাচনত তেলেগু দেশম পাৰ্টীয়ে 135খন আসনত বিজয় সাব্যস্ত কৰি সংখ্যাগৰিষ্ঠতা লাভ কৰিছে। শাসন অধিষ্ঠিত ৱাই এছ আৰ চি পিয়ে মাত্ৰ 11খন আসন লাভ কৰিবলৈ সক্ষম হয়। মুখ্যমন্ত্ৰী ৱাই এছ জগনমোহন ৰেড্ডীয়ে 61,000 ভোটৰ ব্যৱধানত পুলি মণ্ডলৰ বিধানসভা আসনত জয়লাভ কৰে। জনসেনা পাৰ্টীয়ে 21খন আসন লাভ কৰে। আনহাতে বিজেপিয়ে 8খন আসন দখল কৰে। তেলেগু দেশম পাৰ্টীৰ মুৰববী তথা অন্ধ্ৰপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী এম চন্দ্ৰবাবু নাইডুৱে ৱাই এছ আৰ চি পিয়ে কে আৰ জে ভাৰতক 48,000 ভোটৰ ব্যৱধানত পৰাস্ত কৰি কুপ্পাম বিধানসভা আসনত বিজয় সাব্যস্ত কৰে। নেদাৰলেণ্ডে যোৱা নিশা ডালাছত অনুষ্ঠিত টি টুৱেণ্টি বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত নেপালক 4 উইকেটত পৰাস্ত কৰে। খেলখনত নেপালে প্ৰথমে বেটেৰে আমন্ত্ৰণ লাভ কৰি 19 অভাৰ আৰু 2টা বলত আটাইকেইটা উইকেট হেৰুৱাই 106 ৰান সংগ্ৰহ কৰে। নেদাৰলেণ্ডৰ হৈ টিম প্ৰিংগল আৰু লোগান ৱেনডিকে 3টাকৈ উইকেট দখল কৰে। নেপালৰ হৈ অধিনায়ক ৰোহিতে 37টা বলত 35 ৰান কৰে। প্ৰত্যুত্তৰত নেদাৰলেণ্ডে 18 অভাৰ আৰু 4টা বলত 4টা উইকেটৰ বিনিময়ত 109 ৰান কৰে। প্ৰিংগলক প্লেয়াৰ অব দ্য মেচ হিচাপে ঘোষণা কৰা হয়। ইয়াৰ পূৰ্বে ইংলেণ্ড আৰু স্কটলেণ্ডৰ মাজৰ ব্ৰিষ্টন কেনচিংটনৰ খেলখন বৰষুণৰ বাবে পৰিত্যক্ত ঘোষণা কৰা হয়। খেলখনত বৰষুণৰ বিঘিনি ঘটোৱাৰ সময়ত স্কটলেণ্ডে 1টা উইকেট নেহেৰুৱাকৈ 90 ৰান কৰি খেলি আছিল। প্ৰতিযোগিতাত ভাৰতে আজি নিউয়ৰ্কৰ নেচাৰ কাউণ্টি আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত আয়াৰলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা 8 বজাত আৰম্ভ হ'ব। লোকসভা নিৰ্বাচনত 543খন আসনৰ 28খনৰ ফলাফল ঘোষণা কৰা হৈছে। এই অনুসৰি বিজেপি নেতৃত্বাধীন এন ডি এ মিত্ৰজোঁটে 292খন আসন লাভ কৰিছে। অসমৰ 14টা লোকসভা সমষ্টিৰ ভিতৰত বিজেপিৰ 9খন আসনত আৰু এন ডি এ মিত্ৰজোঁটৰে অগপৰ বৰপেটা সমষ্টিত আৰু ইউ পি পি এলে কোকৰাপুৰ সমষ্টিত জয়লাভ কৰিছে। বিজেপিয়ে 147জনৰ ওড়িশা বিধানসভা নিৰ্বাচনত 78খন আসন লাভ কৰি একক সংখ্যাগৰিষ্ঠতা অৰ্জন কৰিছে আৰু নেদাৰলেণ্ডে যোৱা নিশা ডালাছত অনুষ্ঠিত টি টুৱেণ্টি বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত নেপালক 4 উইকেটত পৰাস্ত কৰে।